Ella a Cajpani. Batorir hoite moi jindirani deka etar ghai ghai batori khumhul pradhanmantri narendra modie dudinia dipakhik bhraman khusi kailo jordan loi rauna hobo kendriya jugasuk matri jotiraditya sindhiai dakwal hokolok bisshahor khetu boli obihito korise প্রধানমন্ত্রী নরেন্দ্র মোদীর গতিশীল নেতৃত্বত ভারত এখন উন্নত রাষ্ট্রের দিকে দ্রুতগতিত ধাবমান হয়েছে বলে বিজেপির সভাপতি তথা কেন্দ্রীয় স্বাস্থ্য আর পরিয়াল কল্যাণ মন্ত্রী জগত প্রকাশ নাড্ডাই প্রকাশ করেছে। স্টিল অথরিটি অব ইন্ডিয়ায় বিগত মাহত যাওয়া বছরের তুলনায় বিক্রির ক্ষেত্রে 27% বৃদ্ধি হয়েছে। আর আহমেদাবাদত অনুষ্ঠিত রাষ্ট্রীয় মল্লযুঁজ প্রতিযোগিতাত আমান শেরাওয়াত আর অন্তিম পুঙ্ঘালে সোণৰ পদক অর্জন করেছে। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া দ্বিপাক্ষিক ভ্ৰমণসূচীৰে কাইলৈ জৰ্ডানলৈ ৰাওনা হ'ব। জৰ্ডানৰ ৰজা আব্দুল্লাহ দ্বিতীয় বিন অল হুছেইনৰ আমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰীগৰাকী দেশখনলৈ যাব। ভাৰত আৰু জৰ্ডানৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ 75 বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি কৰা এই ভ্ৰমণে ভাৰত আৰু জৰ্ডানৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক বিকাশ আৰু সমৃদ্ধি শক্তিশালী কৰাৰ ন ন দিশ অন্বেষণৰ সুযোগ প্ৰদান কৰিব। উল্লেখযোগ্য যে জৰ্ডানে ভাৰতৰ কৃষিখণ্ডত বিশেষ ভূমিকা পালন কৰা সাৰসমূহ বিশেষকৈ ফছফেট আৰু পটাছৰ যোগান ধৰি আহিছে। ভাৰত আৰু জৰ্ডানৰ যুটীয়া সহযোগিতাৰে স্থাপন কৰা জৰ্ডান ইণ্ডিয়া ফাৰ্টিলাইজাৰ কোম্পানী IFFCO আৰু জৰ্ডান ফছফেট খনিজ কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল, যিয়ে ভাৰতলৈ ফছফৰিক এচিড যোগান ধৰি ভাৰতত খাদ্য সুৰক্ষাৰ দিশটো শক্তিশালী কৰি তুলিছে। ইয়াৰ উপৰিও 15টা ভাৰতীয় মূলৰ বস্ত্ৰ উদ্যোগে জৰ্ডানত নিজৰ উৎপাদিত সামগ্ৰীৰ বজাৰ গঢ়ি তুলিছে। অমান আৰু মুম্বাইৰ মাজত মুকলি কৰা পোনপটীয়া বিমান সেৱাই দুই দেশৰ মাজত যোগাযোগ উন্নত কৰি তুলিছে। ইয়াৰ উপৰিও জৰ্ডানে ভাৰতীয় যাত্ৰীসকললৈ ইলেক্ট্ৰনিক ভিছাৰ সুবিধাও আগবঢ়াইছে, যাৰ জৰিয়তে ব্যৱসায় আৰু পৰ্যটনৰ ক্ষেত্ৰখন সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ডাকোৱালসকলক বিশ্বাসৰ সেতু বুলি অভিহিত কৰিছে। তেওঁ কয় যে এই ডাকোৱালসকলে কেৱল চিঠিয়েই কঢ়িয়াই নানে, বেংক, বীমা আৰু চৰকাৰী সেৱাও ভাৰতৰ প্ৰতিঘৰ মানুহলৈ কঢ়িয়াই আনে। গ্ৰাম্য ভাৰতক সংযোজিত কৰাৰ ক্ষেত্ৰত আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত তেওঁলোকৰ উল্লেখযোগ্য অৱদানৰ বিষয়ে শ্ৰীসিন্ধিয়াই আলোকপাত কৰে। কোলহাপুৰত কালি অনুষ্ঠিত গ্ৰামীণ ডাক সেৱক সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীসিন্ধিয়াই ডাকোৱালসকলক লৈ এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। উল্লেখযোগ্য যে কালিৰ এই সন্মিলনত গোৱাৰ পৰা পুনেলৈ সামৰি প্ৰায় 6000 গ্ৰামীণ ডাক সেৱক উপস্থিত আছিল। ভাৰতীয় ডাক সেৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে প্ৰায় 6,50,000 গাঁৱত 1,65,000তকৈও অধিক ডাক কাৰ্যালয় আছে। উদ্ভাৱন, বাস্তৱতা আৰু শক্তিশালী মূল্যবোধ সম্পন্ন দৃষ্টিভংগীৰে এই ডাক কাৰ্যালয়সমূহ আধুনিকীকৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰতো শ্ৰীসিন্ধিয়াই গুৰুত্ব আৰোপ কৰে। এই সন্মিলনত উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ বাবে মহাৰাষ্ট্ৰৰ 10গৰাকী ডাক সেৱকক বিশেষ সম্বৰ্ধনা জনোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰত এখন উন্নত ৰাষ্ট্ৰৰ দিশে দ্ৰুতগতিত ধাৱমান হৈছে। বিজেপিৰ সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই কালি ছিমলাত এই কথা প্ৰকাশ কৰে। হিমাচল প্ৰদেশৰ ছিমলাত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে সমগ্ৰ দেশতে নিৰ্মাণ কৰা বিজেপিৰ কাৰ্যালয়সমূহ কেৱল এটা কাৰ্যালয় গৃহই নহয়, বৰং ই নীতি, আদৰ্শ, জনসাধাৰণৰ বাবে সেৱা আদিৰো কেন্দ্ৰস্থল হৈ পৰিছে। তেওঁ কয় যে বিজেপি হৈছে এটা আদৰ্শক ভিত্তি কৰি গঢ়ি উঠা দল, কিন্তু কংগ্ৰেছ বা অন্যান্য দলৰ এই আদৰ্শ নাই। বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে পূৰ্বৰ UPA চৰকাৰ কেৱল মাত্ৰ জাতি আৰু স্বজন তোষণৰ ভিত্তিত শাসনত অধিষ্ঠিত আছিল যদিও বিজেপিয়ে শাসনলৈ আহি সুপ্ৰশাসনৰ ধাৰণা বাস্তৱায়িত কৰে। শ্ৰীনাড্ডাই কয় যে কেন্দ্ৰীয় চৰকাৰে ৱাকফ বৰ্ড আইন সংশোধন আৰু 3 তালাক ব্যৱস্থাৰ বিলোপ সাধনৰ জৰিয়তে মুছলিম জনসাধাৰণলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। বিজেপিৰ সভাপতিগৰাকীয়ে লগতে কয় যে সমগ্ৰ দেশতে দলটোৰ 14 কোটি সদস্য আছে। একেদৰে 10 লাখতকৈও অধিক সক্ৰিয় সদস্য আৰু 6 লাখতকৈও অধিক বুথ সমিতিয়ে বিজেপিক পৃথিৱীৰ ভিতৰতে এটা বৃহৎ ৰাজনৈতিক দল হিচাপে পৰিচিতি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ জৰিয়তে ভাৰত বৰ্তমান বিশ্বৰ 4থ বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ষ্টীল অথৰিটি অব ইণ্ডিয়াই বিগত মাহত যোৱা বছৰৰ তুলনাত বিক্ৰীৰ ক্ষেত্ৰত 27% লাভ কৰিছে। তীখা মন্ত্ৰালয়ে এটা বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰি কয় যে বিগত বছৰৰ এই সময়ছোৱাত 0.084 মিলিয়ন টনৰ তুলনাত যোৱা মাহত খুচুৰা বিক্ৰী 69% বাঢ়ি 0.14 মিলিয়ন টন হয়। ইয়াৰ লগতে চলিত বছৰৰ এপ্ৰিলৰ পৰা নৱেম্বৰলৈকে 12.7 মিলিয়ন টন বিক্ৰী সম্ভৱ হৈছে। অথচ যোৱা বৰ্ষত এই সময়ছোৱাত 11.1 মিলিয়ন টনহে বিক্ৰী হৈছিল। পাঞ্জাৱত আজি জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিসমূহৰ বাবে 8 বজাত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত 9,000তকৈও অধিক প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আপ, কংগ্ৰেছ, শিৰোমণি আকালী দল আৰু বিজেপিৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৰাজ্যিক নিৰ্বাচন আয়ুক্ত ৰাজকুমাৰ চৌধুৰীয়ে কয় যে পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈ বেলট পেপাৰৰ জৰিয়তে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আই এ এছ আৰু জ্যেষ্ঠ পি চি এছ বিষয়াসকলক সকলো জিলাতে নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়াৰ লগতে 6গৰাকী জ্যেষ্ঠ আই পি এছ বিষয়াক নিৰ্বাচনৰ সময়ছোৱাত আইন শৃংখলাজনিত পৰিস্থিতি নিৰীক্ষণৰ বাবে আৰক্ষী পৰ্যবেক্ষকৰ দায়িত্ব অৰ্পণ কৰিছে। অহা 17 ডিচেম্বৰত ভোটগণনা অনুষ্ঠিত হ'ব। নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছে ষ্ট্ৰকৰ উন্নত চিকিৎসাৰ বাবে ছুপাৰনোভা ষ্টেণ্ট নামৰ এটা নতুন আহিলাৰ জৰিয়তে প্ৰথমটো পৰীক্ষামূলক চিকিৎসা সম্পন্ন কৰিছে। চিকিৎসা প্ৰতিষ্ঠানখনে প্ৰকাশ কৰা অনুসৰি এই ৰোগত ভাৰতৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই আহিলাবিধ প্ৰস্তুত কৰা হৈছে। পশ্চিমীয়া দেশসমূহৰ তুলনাত শেহতীয়াকৈ ভাৰতত কম বয়সতে বহুতো লোক ষ্ট্ৰকত আক্ৰান্ত হৈছে বুলিও প্ৰতিষ্ঠানখনে লগতে প্ৰকাশ কৰিছে। এইমছে লগতে এইবুলিও প্ৰকাশ কৰিছে যে এই আহিলাবিধৰ সহায়ত দক্ষিণ পূব এছিয়াত এতিয়ালৈকে 300ৰো অধিক ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছে। আহিলাবিধৰ সফল পৰীক্ষণৰ পিছত প্ৰতিষ্ঠানখনে কৈছে যে ছুপাৰনোভা ষ্টেণ্ট নামৰ এই আহিলাবিধ এতিয়া দেশতে প্ৰস্তুত কৰা হ'ব আৰু ইয়াৰ দ্বাৰা প্ৰতিবছৰে ষ্ট্ৰকত আক্ৰান্ত 17 লাখৰো অধিক লোক উপকৃত হ'ব। বিশিষ্ট কংগ্ৰেছ নেতা তথা প্ৰাক্তন গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ শেষকৃত্য কালি তেওঁৰ গৃহ জিলা মহাৰাষ্ট্ৰৰ লাতুৰত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হয়। শেষকৃত্যানুষ্ঠানত লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠ, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক সাৱন্ত আৰু কৰ্ণাটকৰ মন্ত্ৰী ঈশ্বৰ খাণ্ডে আদি ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখযোগ্য যে আমাৰ আগৰ বাতৰিতে কোৱা হৈছিল প্ৰাক্তন গৃহমন্ত্ৰী শিৱৰাজ সিং পাটিলৰ যোৱা শুকুৰবাৰে 91 বছৰত দেহাৱসান ঘটে। পশ্চিমবংগৰ ছল্টলেকৰ যুৱ ভাৰতী ক্ৰীড়াংগনত কালি আয়োজিত লিঅ'নেল মেছিৰ কাৰ্যসূচীত সংঘটিত বিশৃংখল পৰিস্থিতিৰ পাছত অনুষ্ঠানটোৰ আয়োজক শতদ্ৰু দত্তক আৰক্ষীয়ে দুঘণ্টা ধৰি সোধা পোছা কৰাৰ পাছত গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে ৰাজ্যপাল ডঃ চি বি আনন্দ বসুৱে পশ্চিমবংগ চৰকাৰক যুৱ ভাৰতীয় ক্ৰীড়াংগনত আয়োজিত অনুষ্ঠানৰ আয়োজকসকলৰ লগতে সহযোগীসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছিল। এই ঘটনাত ক্ষোভ প্ৰকাশ কৰি ৰাজ্যপালগৰাকীয়ে কালিৰ দিনটো কলকাতাৰ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে এটা কলা দিন বুলি হিত কৰাৰ লগতে দৰ্শকসকলক টিকটৰ মূল্য ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে। ইপিনে ৰাজ্য চৰকাৰে এই অনুষ্ঠানত হোৱা বিশৃংখলতাৰ তদন্ত কৰিবলৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অসীম কুমাৰ ৰয়ৰ নেতৃত্বত এখন অনুসন্ধান সমিতি গঠন কৰি দিছে। সামাজিক মাধ্যমৰ এটা পষ্টত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই ঘটনাটোৰ বাবে দুখ তথা আশ্চৰ্য প্ৰকাশ কৰি জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰে। কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী তথা বিজেপি নেতা ডঃ সুকান্ত মজুমদাৰে ৰাজ্য চৰকাৰৰ এই ঘটনাৰ বাবে সমালোচনা কৰাৰ লগতে প্ৰশাসনিক বিফলতাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰে। আহমেদাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় মল্লযুঁজ প্ৰতিযোগিতাত পেৰিছ অলিম্পিকৰ পদক বিজেতা আমন শ্বেৰাৱট আৰু বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজেতা অন্তিম পংঘালে সোণৰ পদক অৰ্জন কৰিছে। 2024ৰ পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজেতা আমন শ্বেৰাৱটে ফ্ৰী ষ্টাইল শিতানত নিজৰ 57 কিলোগ্ৰাম ওজনৰ সলনি 61 কিলোগ্ৰাম ওজন শাখাত প্ৰতিদ্বন্দ্বিতা কৰি ফাইনেলত নিখিলক 10-0 ফলাফলত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। আনহাতে অন্তিম পংঘালত 53 কিলোগ্ৰামৰ সলনি 55 কিলোগ্ৰাম ওজন শাখাত প্ৰতিদ্বন্দ্বিতা কৰি সোণৰ পদক অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া দ্বিপাক্ষিক ভ্ৰমণসূচীৰে কাইলৈ জৰ্দানলৈ ৰাওনা হ'ব। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ডাকোৱালসকলক বিশ্বাসৰ সেতু বুলি অভিহিত কৰিছে। আৰু আহমেদাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় মল্লযুঁজ প্ৰতিযোগিতাত আমন শ্বেৰাৱট আৰু অন্তিম পংঘালে সোণৰ পদক অৰ্জন কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।